Αυστρία, Άκα Θυμπανίνη. বাতৰি পঢ়িছো পুলক গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰুনে আৰু ছিংগাপুৰ দ্বিদেশীয় ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত আজি বিয়লি ব্ৰুনে ৰাজধানীত উপস্থিত হয়। চৰকাৰে দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে 1,45,000 কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত কাইলৈ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিশ্ব বেংকে 2024-25 বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ সম্পৰ্কীয় পূৰ্বানুমান পূৰ্বৰ 6.6% পৰা 7% বৃদ্ধি কৰিছে আৰু ভাৰতৰ অগ্ৰণী লেচেৰাই আজি পেৰিছ অলিম্পিকৰ মহিলাৰ 50 মিটাৰ ৰাইফলৰ 3-পজিচন শিতানৰ SS100 ফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰুনে আৰু ছিংগাপুৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত আজি বিয়লি ব্ৰুনেৰ ৰাজধানীত উপস্থিত হয়। ব্ৰুনে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত যুৱৰাজ তথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ মন্ত্ৰী হাজি আল মুলতাহি বিল্লাহে শ্ৰীমোদীক আদৰণি জনায়। এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ব্ৰুনে ভ্ৰমণ। শ্ৰীমোদীয়ে কিছু সময় পূৰ্বে বন্দৰশ্ৰী ৱেগৱানত থকা ভাৰতীয় উচ্চায়োগৰ নতুন খণ্ডপীঠ মুকলি কৰে। শ্ৰীমোদী হোটেলত উপস্থিত হোৱাৰ সময়ত দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে বিপুলভাৱে আদৰণি জনায়। ব্ৰুনেই ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ। ভাৰত আৰু ব্ৰুনেইৰ মাজত বিভিন্ন দ্বিপাক্ষিক আৰু বহুপাক্ষিক বিষয় সন্দৰ্ভত পাৰস্পৰিক সন্মান তথা বুজাপৰাৰ ভিত্তিত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। শতিকা শতিকা জুৰি ঐতিহ্য, সংস্কৃতি আৰু পৰম্পৰাই দেশ দুখনক সংযুক্ত কৰি ৰাখিছে। দুয়ো দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত গ্ৰহণ কৰা ব্ৰুনেই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। ইয়াৰ আগে দ্বিদেশীয় ভ্ৰমণসূচীৰে ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ব্ৰুনেই আৰু ছিংগাপুৰ ভ্ৰমণে দেশ দুখনৰ লগতে বৃহত্তৰ আছিয়া অঞ্চলৰ সৈতে ভাৰতৰ সহযোগিতা সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশ ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ সহযোগী। ভাৰত আৰু ব্ৰুনে দুয়ো দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 বছৰ সম্পূৰ্ণ হোৱাৰ উৎসৱ পালন কৰাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে তেওঁ চুলতান হাজী হাছনাল বুলকিয়া আৰু ৰাজপৰিয়ালৰ অন্য সদস্যসকলৰ সৈতে আলোচনাত মিলিত হ'বলৈ আগ্ৰহেৰে বাট চাই আছে। এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমোদী কাইলৈ ছিংগাপুৰলৈ যাব। শ্ৰীমোদীয়ে কয় যে তেওঁক ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন ছনমুগৰত্নম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ৱং, জ্যেষ্ঠ মন্ত্ৰী লি ছিয়েন লুং আৰু জ্যেষ্ঠ নেতা গোচুং টুঙক সাক্ষাৎ কৰাৰ এই সুযোগলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ভ্ৰমণকালত শ্ৰীমোদীয়ে ছিংগাপুৰত আগশাৰীৰ ব্যৱসায়ীসকলকো সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ছিংগাপুৰৰ সৈতে বিশেষকৈ উন্নত নিৰ্মাণ ডিজিটীয়কৰণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত কৌশলগত সহযোগিতা গভীৰ কৰি তোলাৰ বিষয় লৈ আলোচনা কৰিব। চৰকাৰে দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে 1,45,000 কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাৰ প্ৰতিৰক্ষা ক্ৰয় পৰিষদে 10টা মূলধনী ক্ৰয় প্ৰস্তাৱত অনুমোদন দিছে। পৰিষদে ভৱিষ্যতৰ যুদ্ধ বাহন, বায়ু প্ৰতিৰক্ষা জুই নিয়ন্ত্ৰণৰ ৰাডাৰ, ডৰ্নিয়াৰ 228 শ্ৰেণীৰ বিমান, ভৱিষ্যৎ প্ৰজন্মৰ ক্ষীপ্ৰ তহলদাৰী আৰু উপকূলীয় তহলদাৰী জাহাজ ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, কেৰালা, মাহে আৰু উত্তৰ প্ৰদেশত কাইলৈ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে এই সময়ছোৱাত গুৱাহাটী আৰু ইয়াৰ চৌপাশৰ এলেকাসমূহৰ 7-11 চেণ্টিমিটাৰ বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। জনসাধাৰণক বৰষুণৰ ফলত পানী জমা হোৱা ঠাই আৰু ভূমিস্খলন এলেকাসমূহৰ পৰা আঁতৰি থাকিবলৈ বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু নেচনেল লিবাৰেচন ফ্ৰণ্ট অব ত্ৰিপুৰা NLFT আৰু অল ত্ৰিপুৰা টাইগাৰ ফৰ্চ ATTFৰ প্ৰতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ'ব। চুক্তি সম্পাদনৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক শ্বাহা আৰু গৃহ মন্ত্ৰালয় তথা ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। গৃহ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উগ্ৰবাদ, হিংসা আৰু সংঘৰ্ষমুক্ত উন্নত উত্তৰ পূৰ্বাঞ্চল গঢ়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ উদ্দেশ্যে অক্লান্তভাৱে কাম কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চললৈ শান্তি আৰু সম্প্ৰীতি অনাৰ বাবে ইতিমধ্যে 12খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিপুৰা সম্পৰ্কীয় 3খন চুক্তিও আছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বাৰা স্বাক্ষৰিত বিভিন্ন চুক্তিৰ বাবে প্ৰায় 10,000 উগ্ৰপন্থীয়ে অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিছে। বিশ্ব বেংকে 2024-25 বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ সম্পৰ্কীয় পূৰ্বানুমান পূৰ্বৰ 6.6% পৰা 7% বৃদ্ধি কৰিছে। আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানটোৱে কৈছে যে ব্যক্তিগত ব্যৱহাৰ আৰু বিনিয়োগৰ দৰে মুখ্য কাৰকসমূহৰ বাবে মধ্যৱৰ্তী সময়ছোৱাত দেশৰ আৰ্থিক বিকাশৰ হাৰ শক্তিশালী হৈ থাকিব। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি IMF-এও আশাব্যঞ্জক দৃষ্টিভংগী প্ৰকাশ কৰি 2024-25 বিত্তীয় বৰ্ষৰ বাবে ভাৰতত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ সম্পৰ্কীয় পূৰ্বানুমান 20.5% বৃদ্ধি কৰি 7% উন্নীত কৰিছে। পাৰিসাংখ্যিক আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ত্ৰিমাসিক পূৰ্বানুমান অনুসৰি ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ 2024-25 বিত্তীয় বৰ্ষৰ প্ৰথম 3 মাহৰ 6.7% হোৱাৰ সম্ভাৱনা আছে। ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলৰ দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমাৱৰীয়া এলেকাত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত 9জন মাওবাদী নিহত হয়। এনজি গাঁৱৰ সমীপৰ এলেকাটোত ভালেসংখ্যক মাওবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPF আৰু জিলা সংৰক্ষিত বাহিনীৰ DGR-ৰ এটা যুটীয়া দলে চলোৱা অভিযানৰ সময়ত সংঘৰ্ষৰ সূত্ৰপাত হয়। সংঘৰ্ষস্থলীৰ পৰা মাওবাদীৰ 9টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নতুন দিল্লীত আজিৰে পৰা 12দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সদস্যসকলৰ বাবে স্থল সৈনিক শিবিৰ অনুষ্ঠিত হৈছে। স্থল সৈনিক শিবিৰত বিশেষকৈ স্থল শাখাৰ সদস্যসকলৰ বাবে নেতৃত্ব আৰু দলীয় ভাৱনাৰে কাম কৰাৰ মানসিকতা, চাৰিত্ৰিক বিকাশ আদিৰ সামগ্ৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত অংশগ্ৰহণকাৰীসকলৰ মাজত মানচিত্ৰৰ অধ্যয়ন, বিভিন্ন প্ৰত্যাহ্বানৰ প্ৰশিক্ষণ আদিৰ সন্দৰ্ভত অৱগত কৰোৱা হ'ব। শাৰীৰিক সক্ষমতা, মানসিক দৃঢ়তা, দলীয় ভাৱনাৰে কাম কৰাৰ মানসিকতা আদিৰ সন্দৰ্ভত পৰ্যাপ্ত প্ৰশিক্ষণৰ অভিজ্ঞতাৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এই শিবিৰৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰা হৈছে। অহা 13 ছেপ্টেম্বৰত এই শিবিৰৰ সামৰণি পৰিব। ঝাৰখণ্ড বিজেপিয়ে ৰাজ্যখনত আবকাৰী কনিষ্টবল নিযুক্তিৰ বাবে শাৰীৰিক পৰীক্ষা লোৱাৰ সময়ত প্ৰচণ্ড গৰমৰ বাবে মৃত্যু হোৱা লোকৰ পৰিয়াললৈ 1,00,000 টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। 12গৰাকী চাকৰি প্ৰত্যাশী দৌৰৰ সময়ত মৃত্যু হয়। ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহপ্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চাকৰি প্ৰত্যাশীসকলৰ শাৰীৰিক পৰীক্ষাৰ সময়ত মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত তদন্তৰ দাবী উত্থাপন কৰিব। শ্ৰীশৰ্মাই কয় যে হেমন্ত চোৰেন চৰকাৰে মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ 50,00,000 টকাকৈ আৰু তেওঁলোকৰ কোনো এগৰাকী নিকট আত্মীয়ক চাকৰি প্ৰদান কৰা উচিত। বিজেপিয়ে ৰাজ্যখনত ক্ষমতালৈ আহিলে তেওঁলোকৰ পৰিয়ালৰ সদস্যক চাকৰি প্ৰদান কৰিব। ঝাৰখণ্ডত এই বছৰতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে। ভাৰতৰ অৱনি লেখৰাই আজি পেৰিছ অলিম্পিকৰ মহিলাৰ 50 মিটাৰ ৰাইফলৰ 3-পজিচন শিতানৰ SS1 শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ফাইনেল খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ আজি ষষ্ঠ দিনা বিভিন্ন শাখাত পদকৰ যুঁজত অৱতীৰ্ণ হ'বলগীয়া অন্য ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত পূজাই মহিলাৰ ৰিকাৰ শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। একেদৰে দীপ্তি ধীৰাংগী মহিলাৰ 400 মিটাৰ T20 শিতানত অৱতীৰ্ণ হ'ব। আনহাতে মৰিয়াপ্পন, থাংগাবেলু, শৈলেশ কুমাৰ আৰু শৰত কুমাৰে পুৰুষৰ হাইজাম্পত T63 শিতানৰ ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰুনে আৰু ছিংগাপুৰ দ্বিদেশীয় ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত আজি বিয়লি ব্ৰুনেইৰ ৰাজধানীত উপস্থিত হয়। চৰকাৰে দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে 1,45,000 কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত কাইলৈ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিশ্ব বেংকে 2024-25 বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ সম্পৰ্কীয় পূৰ্বানুমান পূৰ্বৰ 6.6% পৰা 7% বৃদ্ধি কৰিছে। আৰু ভাৰতৰ অৱনি লেখৰাই আজি পেৰিছ পেৰালিম্পিকৰ মহিলাৰ 50 মিটাৰ ৰাইফলৰ 3-পজিচন শিতানৰ SS1 শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।